নহুম ভাবৰি পুস্তক এক অধ্যায়। মই ইলকুছ গাঁৱৰ নহুম, যিহুৱাই মোক দৰ্শনৰ যোগেদি দিয়া নিনবী নগৰৰ বিষয়ে এই এক ঘোষণা। নিজ শত্ৰুবোৰৰ ওপৰত ঈশ্বৰে সদা প্ৰতিকাৰ। যিহুৱাৰ নিজ মৰ্যাদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধুতা ঈশ্বৰ। যিহুৱাৰ প্ৰতিকাৰ সাধুতা আৰু কুদ্ধেৰে পৰিপূৰ্ণ। যিহুৱাই তেওঁৰ নিজ বিৰোধীসকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰুদ্ধ ৰাখে। যিহুৱা ক্ৰুদ্ধত ধীৰ আৰু পৰাক্ৰমত মহান, কিন্তু তেওঁ দোষীক কোনোমতে নিদোষী ঘোষণা নকৰে। বাম আৰলি আৰু ধুমুহা হ'ল যিহুৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ। তেওঁ সমুদ্ৰক ধমকি দি শুকাই পেলায় আৰু আটাই নদ নদী শুকান কৰে। বাছানৰ সৈতে ক্ৰমিল অৱক্ষণ্ণ হ'ল, লিবানুনৰ ফুলবোৰো শুকাই গ'ল। তেওঁ ভয়ত পৰ্বতবোৰ কঁপে আৰু গিৰিবোৰ দ্ৰব্ৰীভূত হয়। তেওঁ আগত পৃথিৱী, এনেকি জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে। তেওঁ ক্ৰুদ্ধৰ আগত কোনে থিয় হ'ব পাৰে? তেওঁ প্ৰচণ্ড ক্ৰুদ্ধক কোনে সহ্য কৰিব পাৰে? তেওঁ প্ৰচণ্ড ক্ৰুদ্ধৰ সন্মুখত কোনে থিয় হ'ব পাৰে? তেওঁ ক্ৰুদ্ধৰ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ দুখৰ দুখৰকৈ ভঙা হয়। যিহুৱা মংগলময়, সংকটৰ দিনা তেওঁ দৃহ কোটস্বৰূপ আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে। কিন্তু তেওঁ শত্ৰুসকলক তেওঁৰ বানপানীৰ ঢলৰ দ্বাৰাই সম্পূৰ্ণকৈ শেষ কৰিব আৰু তেওঁ সেই লোকসকলক আন্ধাৰলৈ খেদি পঠাব। তোমালোকে যিহুৱাৰ বিৰুদ্ধে কি চক্ৰান্ত কৰিছা, তেওঁ সম্পূৰ্ণকৈ অন্ত কৰিব, দ্বিতীয়বাৰ সংকট নহ'ব। কিয়নো সিহঁত জোঁট লগা কাঁইটৰ নিচিনা হ'লেও সিহঁতক শুকান নৰাৰ নিচিনাকৈ ভস্ম কৰা হ'ব। তোমালোকৰ নিনবী নগৰৰ পৰাই যিহুৱাৰ বিৰুদ্ধে কুকল্পনা কৰোতা, কু আলচ কৰোতা এজন ওলাল। যিহুৱাই এই কথা কৈছে, যদিও তেওঁলোক শক্তিৰে পূৰ আৰু বহু সংখ্যক, তথাপিও তেওঁলোকক উচ্ছন্ন কৰা হ'ব আৰু তোমালোকৰ কোনো এজনো অৱশিষ্ট নাথাকিব। কিন্তু হে যিহুদা, যদিও মই তোমাক দুখ দিলোঁ, তথাপি মই তোমাক পুনৰ দুখ নিদিম। মই এতিয়া তোমাৰ পৰা তাৰ জুৱলি ভাঙি পেলাম আৰু তোমাৰ বানবোৰ ছিঙি পেলাম। আৰু সেই নিনবী নগৰ, তোমালোকৰ বিষয়ে যিহুৱাই আজ্ঞা দিছে যে তোমালোকৰ কোনো বংশধৰ নাম ৰখা নাযাব। মই তোমালোকৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা মূৰ্তি আৰু হাঁচত ঢলা মূৰ্তিবোৰ উচ্ছন্ন কৰিম। মই তোমালোকৰ মৈদাম খান্দিম, কিয়নো তোমালোক পাপিষ্ট। চোৱা, যিজনে শুভবাৰ্তা আনে আৰু শান্তি প্ৰচাৰ কৰে সেইজনৰ চৰণ পৰ্বতৰ ওপৰত আছে। হে যিহুদা, তোমালোকৰ পৰ্ববোৰ পালন কৰা আৰু তোমালোকৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্ৰমণ নকৰিব, সি নিঃশেষে বিনষ্ট হ'ল।